يا أيها الذين آمنوا إنما الخمر والميسر والأنصاب والأزلام رجس من عمل الشيطان فاجتنبوه لعلكم تفلحون.
হে মুমিন হকল, মদ, জুয়া, মূর্তি পূজার বেদি আৰু ভাগ্য নিৰ্ণয় কৰা তীৰ, এইবোৰ হৈছে কেৱল ঘৃণাৰ বস্তু তথা শয়তানৰ কাম। সেয়ে তোমালোকে এইবোৰ বস্তুক বৰ্জন কৰা যাতে তোমালোকে সফল হ'ব পাৰা।